প্ৰকাশিত বাক্য 10 অধ্যায়, এজন বলৱান স্বৰ্গদূত আৰু এটা সৰু পুথিৰ নোৰাৰ দৰ্শন। তেতিয়া আন এজন বলৱান দূতক মই স্বৰ্গৰ পৰা নমা দেখিলো। তেওঁ মেঘেৰে আবৃত আৰু তেওঁৰ মূৰত ৰামধেনু আছিল। তেওঁৰ মুখ সূৰ্যৰ নিচিনা, তেওঁৰ ভৰি অগ্নিস্তম্ভৰ নিচিনা। তেওঁৰ হাতত এটা পুথিৰ সৰু নোৰা আছিল আৰু তেওঁৰ সোঁ ভৰি সমুদ্ৰত, বাওঁ ভৰি মাটিত আছিল। আৰু সিংহৰ গুজৰণিৰ দৰে বৰ মাতেৰে ৰিঙিয়ালে। তেওঁ ৰিঙিয়াওঁতে মেঘ গৰ্জন হাতোটাই মাত লগালে। সেই হাতোটা মেঘ গৰ্জনে ৰিঙিয়াওঁতে মই লিখিবলৈ উদ্যত হলোঁ। এনেতে এই আকাশবাণী শুনিলোঁ, মেঘ গৰ্জন হাতোটাই যি যি ক'লে সেইবোৰ চাপ মাৰি ৰাখিবা, নিলিখিবা। পাছত সমুদ্ৰ আৰু মাটিৰ ওপৰত থিয় হৈ আকাশলৈ নিজৰ সোঁহাত দঙা এজন দূতক দেখিলোঁ। আকাশমণ্ডল আৰু তাত যি যি আছে, পৃথিৱী আৰু তাত যি যি আছে, সাগৰ আৰু তাতো যি যি আছে, সেই সকলোৰে সৃষ্টিকৰ্তা, চিৰকাল জীয়াই থকা যিজনা, সেই জীৱন্তজনাৰ নাম লৈ তেওঁ শপত খালে যে আৰু পলম নহ'ব। কিন্তু সপ্তম দূতে যিটো সময়ত তুৰি বজাবলৈ উদ্যত হ'ব, সেই ধ্বনিৰ সময়ত ঈশ্বৰৰ নিগুৰতত্ব, তেওঁৰ দাস যি ভাওবাদীসকল, তেওঁলোকক ঘোষণা কৰিবলৈ দিয়া শুভ সংবাদ অনুসাৰে সিদ্ধ হ'ব। তেতিয়া মই শুনা এই আকাশবাণীয়ে মোৰে সৈতে আকৌ কথা হৈ ক'লে, সমুদ্ৰ আৰু মাটিৰ ওপৰত থিয় হৈ থকা সেই দূতৰ হাতত যি মেলা পুথিৰ নোৰা আছে, তুমি গৈ তাক লোৱা। যাতে মই সেই দূতৰ ওচৰলৈ গৈ পুথিৰ সৰু নোৰাটো মোক দিবৰ বাবে তেওঁক ক'লোঁ। তেতিয়া তেওঁ মোক ক'লে, পুথিৰ নোৰাটো লোৱা আৰু ইয়াক খাই পেলোৱা। ই তোমাৰ পেট তিতা হ'বলৈ দিব, কিন্তু তোমাৰ মুখত ই মৌৰ দৰে সোৱাদ লাগিব। তেতিয়া মই দূতৰ হাতৰ পৰা সেই পুথিৰ সৰু নোৰাটো লৈ তাক খালোঁ। সেয়ে মোৰ মুখত মৌৰ নিচিনা সোৱাদ লাগিছিল, কিন্তু তাক খোৱাৰ পাছত মোৰ পেট তিতা হ'ল। পাছত মোক কোৱা হ'ল, তুমি অনেক লোকৰ, সকলো জাতিৰ, ভাষাৰ আৰু অনেক ৰজাৰ বিষয়ে আকৌ ভাবুকি প্ৰচাৰ কৰিব লাগিব।